এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। পাঁচদিনীয়া বিটিচি ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ওদালগুৰিত উপস্থিত হয়। মুখ্যমন্ত্ৰীয়ে ওদালগুৰি জিলাৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কল্যাণকামী আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত ডঃ শৰ্মাই অৰুণোদয় আঁচনিৰ জৰিয়তে যাতে দুখীয়া জনসাধাৰণ উপকৃত হ'ব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল'বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ লগতে আগষ্টৰ পৰা ৰূপায়িত হ'বলগীয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰো পৰ্যালোচনা কৰে। আঁচনিখনৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ পূৰ্বে এখন সংবাদমেলত ডঃ শৰ্মাই অৰুণোদয় আঁচনিত জিলাখনৰ কেইবা হাজাৰ পৰিয়াল নতুনকৈ সামৰি লোৱা হ'ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ 1,07,000 গৰাকী মহিলা আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত প্ৰায় 2,000 গৰাকী যুৱক যুৱতীক 5,000 টকাৰ অনুমোদন আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। একেদৰে এটিকলি দুটিপাত আঁচনিৰ অধীনতো চাহ শ্ৰমিকসকলক 5,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। জিলাখনৰ 5,000 পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদমেলত সদৰি কৰে। ছেপ্টেম্বৰত বিটিচি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দুৰ্গা পূজাৰ পূৰ্বে ফলাফল ঘোষণা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ভূটানৰ পৰা ওদালগুৰি, তামোলপুৰ আৰু বাক্সা জিলালৈ পাইপলাইনযোগে খোৱাপানীৰ ব্যৱস্থা কৰা হ'ব বুলিও ডঃ শৰ্মাই অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কাইলৈ তামোলপুৰ, 5 জুলাইত বাক্সা, 6 জুলাইত চিৰাং আৰু 7 জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব। 5 জুলাইত বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু 5টা মণ্ডলৰ দলীয় কৰ্মীৰ সৈতে বিটিচি নিৰ্বাচন সম্পৰ্কত তেওঁ মত বিনিময় কৰিব। বাক্সা জিলা প্ৰশাসনে এই কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আজি ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে আৰু উচ্চ শিক্ষা বিভাগৰ শেহতীয়া উদ্যম, প্ৰকল্প, নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। সাক্ষাৎকালত শিক্ষামন্ত্ৰীগৰাকীয়ে সকলো বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ বিভিন্ন ব্যৱস্থা অনুযায়ী সাজু কৰি তোলাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে। বৈঠকত গুণগত মান, অন্তৰ্ভুক্তি আৰু গোলকীয় প্ৰযুক্তি অনুসৰি ৰাজ্যত শৈক্ষিক পৰিৱৰ্তনৰ নতুন যুগৰ সূচনা কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰা হয়। শিক্ষা বিভাগৰ প্ৰচেষ্টা শলাগ লৈ ৰাজ্যপাল আচাৰ্যই কয় যে সঠিক উদ্যমৰ মাধ্যমেৰে অসম উচ্চ শিক্ষাৰ কেন্দ্ৰ হৈ উঠিব পাৰে। হাইলাকান্দি জিলাই নীতি আয়োগৰ সমীক্ষাত দ্বিতীয় স্থান লাভ কৰি ৰাজ্যৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। জিলাখনে নীতি আয়োগৰ ডেল্টা ক্ৰম তালিকাত চলিত বৰ্ষৰ জানুৱাৰীৰ বাবে দ্বিতীয় স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে জিলা প্ৰশাসন তথা হাইলাকান্দিৰ জনসাধাৰণক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা শুভেচ্ছা বাৰ্তাযোগে উন্নয়নৰ এই ধাৰা অনাগত সময়তো অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰিছে। আৰক্ষীয়ে যোৱা নিশা বকো থানাৰ অন্তৰ্গত এটা কাঠৰ উদ্যোগত গোপন অভিযান চলাই 4 লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনক প্ৰণৱ মহন্ত, কেতু ৰাভা, শিৱাজিৎ বড়ো আৰু অমৃত আলী বুলি চিনাক্ত কৰা হৈছে। অভিযানকালত আৰক্ষীয়ে এটা পিষ্টল, 2টা ৰিভলভাৰ, AK-47ৰ দুখজাই গুলী আৰু বিস্ফোৰক ভৰ্তি এটা টিনৰ বাকচ উদ্ধাৰ কৰে। কামৰূপ জিলাৰ ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক ৰেণুকুন্তলা শীতল কুমাৰে আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মধ্য যোৰহাট আৰু উত্তৰ পশ্চিম যোৰহাট সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ উদ্যোগত আজি যোৰহাট বিধানসভা সমষ্টিৰ অধীনৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলৰ মাজত মোবাইল ফোন বিতৰণ কৰা হয়। অনুষ্ঠানত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰয় আৰু জিলা সমাজ কল্যাণ বিষয়া যতীশ বৰুৱা উপস্থিত থাকে। এছবেষ্টন ক্ৰিকেট টেষ্টত শুভমন গিলৰ অধিনায়কোচিত বেটিঙৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত 587 সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট মেচৰ আজি দ্বিতীয় দিনা ভাৰতে কালি 5 উইকেটত সংগ্ৰহ কৰা 310 ৰাণৰ পৰা পুনৰ খেলিবলৈ লৈ 6ষ্ঠ উইকেটৰ জুটিত 161ৰ পৰা অভিলেখ সংখ্যক 203 ৰাণ যোগ দিয়ে। ৰবীন্দ্ৰ জাদেজা 89 ৰাণ কৰি টঙৰ বলত জেমি স্মিথৰ হাতত কেচ দি আউট হয়। অধিনায়ক শুভমন গিলে সৰ্বাধিক 269 ৰাণ আৰু যশস্বী জয়ছৱালে 87 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰথম বড়োলেণ্ড CEM কাপ ফুটবল প্ৰতিযোগিতাত 15 নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টি দলে চিৰাং জিলাৰ খিতাপ অৰ্জন কৰিছে। ৰৌমাৰী ডেৰচাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত চিৰাং জিলাৰ আন্ত পৰিষদীয় সমষ্টিভিত্তিক প্ৰতিযোগিতাৰ চূড়ান্ত খেলত 15 নম্বৰ কাজলগাঁও পৰিষদীয় সমষ্টি দলে 17 নম্বৰ সুবাইজাৰ পৰিষদীয় সমষ্টি দলক 2-1 পৰাভূত কৰে আৰু কোকৰাঝাৰত হ'বলগীয়া মূল পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05